নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠ এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ আহিছে। এন ডি এ মুঠ 243খন আসনৰ ভিতৰত 202খনতে জয়লাভ কৰিছে। আটাইকেইটা সমষ্টিৰ ফলাফল যোৱা নিশা ঘোষণা কৰা হয়। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে যিকোনো এটা দল বা মিত্ৰজোঁটক 122খন আসনৰ প্ৰয়োজন আছিল। বিজেপিয়ে 89খন আসনত জয়লাভ কৰিছে। এন ডি এৰ সহযোগী দল জে ডি ইউয়ে 85খন আসনত জয়লাভ কৰাৰ লগতে লোক জনশক্তি পাৰ্টীয়ে 19খন আসন লাভ কৰে। হিন্দুস্তানী আৱামী মৰ্চাই 5খন আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাই 4খন আসনত জয়লাভ কৰে। এন ডি এৰ হৈ জয়লাভ কৰা অন্যতম নেতাসকলৰ ভিতৰত উপ মুখ্যমন্ত্ৰীদ্বয় সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহা, ৰাজ্যিক মন্ত্ৰী প্ৰেম কুমাৰ, মহেশ্বৰ হাজাৰী, সঞ্জয় সাৰাউগী তথা বিজেপিৰ মৈথিলী ঠাকুৰ আছে। আৰ জে ডিৰ নেতৃত্বাধীন মহাজোঁট বন্ধনে কেৱল 35খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। আৰ জে ডিয়ে 25খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 6খন, চি পি আই এম এল লিবাৰেশ্যনে 2খন আৰু চি পি আই এম আৰু আই আই পিয়ে 1খনকৈ আসন লাভ কৰে। আই আই এম আই এমে 5খন আসন লাভ কৰাৰ লগতে বহুজন সমাজবাদী পাৰ্টীয়ে মাত্ৰ 1খন আসন লাভ কৰে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰশান্ত কিশোৰৰ জন সুৰজ পাৰ্টীয়ে 1খনো আসন লাভ কৰিবলৈ সমৰ্থ নহ'ল। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে জনাদেশ বুলি উল্লেখ কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে এয়া আৰ জে ডিৰ জংঘলৰাজৰ সন্মুখীন হোৱা বিহাৰৰ মহিলাসকলৰ জয় বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এয়া হৈছে গণতন্ত্ৰৰ জয়, যিয়ে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত আস্থা সুদৃঢ় কৰে।
লোকতন্ত্ৰ পৰ ভৰসা কৰণে ৱালো কি ভি বিজয় ইছ চুনাও নে ভাৰত কে চুনাও আয়োগ পৰ জনতা কে বিশ্বাস কো অৰ মজবুত কিয়া। বিতে কুছ সালো সে লগাতাৰ ভাৰী মতদান হোনা, বঞ্চিতো শোষিতো দ্বাৰা জ্যাদা সে জ্যাদা মতদান কৰনা, ইয়ে চুনাও আয়োগ কি বহুত বড়ি সিদ্ধি হ্যা। সাথিও, ইয়ে বহি বিহার হ্যা জো পহলে মাওবাদী আতঙ্ক ওয়াহাঁ পর হাবি থা, জহাঁ পর নক্সল প্রভাবিত ইলাকো মে 3 বজে ভোটিং খত্ম হো জাতি থি। ইয়ে বহুত কম লোগো কো পতা হোগা, বাকি স্থান পর পুরা সময় মতদান হোতা থা, লেকিন উস ক্ষেত্র মে 3 বজে কে বাদ মতদান করানা ভি মুশকিল হোতা থা।
বিহারর এই জয়ে কেৰালা, তামিলনাডু, পুডুচেৰী, অসম আৰু পশ্চিমবংগৰ বিজেপি কৰ্মকৰ্তাসকলক উৎসাহিত কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ধেমাজি জিলাৰ অকাজানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্ৰদান কৰে। এই আঁচনিৰ অধীনত চিচিবৰগাঁও বিধানসভা সমষ্টিত 3370টা আত্মসহায়ক গোটৰ 34,448গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হিচাপে কৃষি, পশুপালন, হস্ততাঁত আৰু বস্ত্ৰশিল্পকে ধৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ডাঃ ৰণুজ পেকু আৰু প্ৰশান্ত ফুকনো উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত চাচাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উপলক্ষে কালি বিদ্যালয়খনত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক শিৱ কুমাৰ শ্বাহে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। বিদ্যালয়খনৰ শিক্ষক কিশোৰ গগৈয়ে ৰচনা কৰা আৰু বহুকেইগৰাকী শিল্পীয়ে কণ্ঠদান কৰা বিদ্যালয়ৰ শীৰ্ষ গীতটিও অনুষ্ঠানত পৰিৱেশন কৰা হয়। বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহক অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ সৰ্বোচ্চ সন্মান সাৰস্বত সন্মান 2024 প্ৰদান কৰা হয়। প্ৰতিষ্ঠাতা সাহিত্যিক ডঃ নগেন শইকীয়াৰ জীৱন ফুকন নগৰত থকা বাসগৃহ আশ্ৰয়ত কালি অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত নগেন শইকীয়াৰ উপস্থিতিত ভাস্কৰ্য শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়। ন্যাসৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই শ্ৰীসিংহক এই বঁটা প্ৰদান কৰে। এই একেটা অনুষ্ঠানতে ডঃ নগেন শইকীয়াৰ নৱতম গ্ৰন্থ অতীতেই মোৰ ঘৰ উন্মোচন কৰে সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।